ইয়োব 37 অধ্যায়। ইয়াতো মোৰ হৃদয় কঁপিছে আৰু বুকু ধপ ধপ কৰিছে, শুনা শুনা, সেয়া তেওঁ গৰ্জনৰ ধ্বনি, সেয়া তেওঁ মুখৰ পৰা ওলোৱা শব্দ, সেয়া তেওঁ আকাশমণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই আৰু পৃথিৱীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে, তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দৰে গৰ্জন কৰে। যেতিয়া তেওঁ মাত শুনা যায় তেতিয়াই তেওঁ সেইবোৰক নথমায়। ঈশ্বৰে নিজ মাতেৰে আচৰিত ৰূপে গৰ্জন কৰে, তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে। কিয়নো তেওঁ হিমক কয়, তুমি পৃথিৱীত পৰা, সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়, তীব্ৰ ৰূপ ধৰি বৰষুণ বৰ্ষা। তেওঁৰ চৰ্যা সকলো মানুহেই তেওঁৰ কাৰ্যৰ প্ৰণালী জানিবৰ বাবে তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে। তেতিয়া জন্তুবোৰ চুঙত সোমায় আৰু নিজ নিজ বাসস্থানত থাকে। দক্ষিণৰ কোঠালীৰ পৰা ধুমুহা আহে আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়। ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয় আৰু বহল জলসমূহ ঠেক হৈ যায়। এনেকি তেওঁ ঘন মেঘত পানী জমা হ'ব দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে। গোটেই ভূমণ্ডলত সেইবোৰে যেন তেওঁ আজ্ঞা অনুসাৰে কাৰ্য কৰে, এইকাৰণে সেইবোৰে তেওঁ পৰিচালনাৰ দ্বাৰাই ঘূৰি ফুৰে। তেওঁ এইবোৰ হ'বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক বা নিজৰ পৃথিৱীৰ বাবেই হওক, নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ'ব দিয়ে। হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা, থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা। ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্ৰণ কৰে আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে তাক তুমি জানানে? কেনেকৈ আকাশত মেঘ ভাহি থাকে, ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে? জ্ঞানত কোন নিখুঁত জানানে? যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়, তেতিয়া বস্তু কেনেকৈ গৰম যেন বোধ হয় তুমি জানানে? তুমি জানো হাঁচত ঢলা দৰ্পণৰ দৰে দৃহ আকাশমণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা। আমি তেওঁ কি ক'ম সেয়া আমাক জনোৱা, কিয়নো আমাৰ যুক্তিৰ উদ্দেশ্য আমি একো উলিয়াব পৰা নাই, কাৰণ আমাৰ মন অন্ধকাৰত আচ্ছন্ন। মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হ'বনে? বা কালগ্ৰাহত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব? সম্প্ৰতি মানুহে আকাশত মহা তেজস্বী জ্যোতি দেখা নাপায়, কিন্তু বতাহ চলিলে আকাশ নিৰ্মল হয়, উত্তৰৰ পৰা সুবৰ্ণময় জ্যোতি আহে, ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে। সৰ্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান, তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে, এইকাৰণে মানুহে তেওঁলৈ ভয় ৰাখে। কিন্তু যিসকল লোকে নিজৰ মনতে জ্ঞানী বুলি ভাবে, তেনে লোকলৈ তেওঁ মনোযোগ নিদিয়ে।